লেবিয়া পুস্তক 11 অধ্যায় হুচি অখুচি জন্তুৰ বিষয়। পাছত জিহুৱাই মুচি আৰু হাৰুণক ক'লে, তোমালোকে ইজৰাইলৰ সন্তানসকলক কোৱা যে সকলো ভোচৰ পশুবোৰৰ মাজত এইবোৰ জন্তু তোমালোকে খাব পাৰিবা। পশুবোৰৰ মাজত যিকোনো জন্তু খুৰা সম্পূৰ্ণৰূপে দুফাল আৰু ঘাঁহ পাগুলে তাক তোমালোকে খাব পাৰিবা। তথাপি ঘাঁহ পাগোলা বা খুৰা দুফাল হোৱাবোৰৰ মাজত তোমালোকে কোনোমতে খাব নলগীয়া পশু এইবোৰ উট, কিয়নো সি ঘাঁহ পাগোলে হয় কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অখুচি। আৰু চাফন পশু, কিয়নো সি ঘাঁহ পাগোলে তথাপি দুফলীয়া খুৰা থকা নহয়, সিও তোমালোকৰ পক্ষে অখুচি। হঁহা, কিয়নো সিও ঘাঁহ পাগোলে কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অখুচি। আৰু গাহৰি, কিয়নো তাৰ খুৰা সম্পূৰ্ণৰূপে দুফাল হয় তথাপিও সি ঘাঁহ নাপাগোলে, তোমালোকৰ পক্ষে সিও অখুচি। তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ হকো নুচুবা, সেইবোৰ তোমালোকৰ পক্ষে অখুচি। জন্তুবোৰৰ মাজত সমুদ্ৰত কি নদীত বা আন পানীত থকা জন্তুৰ মাজত পাখি আৰু বাকলি থকা জন্তু তোমালোকে খাব পাৰিবা, কিন্তু সমুদ্ৰত বা নদীত থকা জলচৰবোৰৰ মাজত বা পানীত থকা সকলো প্ৰাণীৰ মাজত যিবোৰৰ পাখি আৰু বাকলি নাই সেইবোৰ তোমালোকৰ পক্ষে ঘিণ লগা। তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শকো ঘিণ কৰিবা। জন্তুবোৰৰ মাজত যিবোৰ পাখি আৰু বাকলি নাই সেই সকলোবোৰেই তোমালোকৰ পক্ষে ঘিণ লগা। আৰু পক্ষীবোৰৰ মাজত এইবোৰ তোমালোকে ঘিণ কৰিবা আৰু এইবোৰ নাখাবা, ঈগল, শগুণ, মটীয়া চিলনী আৰু সকলোবিধৰ ৰঙা চিলনী আৰু সকলোবিধৰ কাউৰী, বগা ফেঁচা, লক্ষী ফেঁচা, গংগা চিলনী আৰু সকলোবিধৰ হেন, তোমালোকে এইবোৰকো ঘিণ কৰিবা। যেনে ফেঁচা, মাছৰোকা আৰু হুদু, দীঘল ডিঙিয়া হাঁহ, ধোঁৱা কাউৰী আৰু সৰু শগুণ, বৰটোকোলা, সকলোবিধৰ বগলী, গোবৰ খুচুৰা আৰু বাদুলি, চাৰি ঠেঙেৰে উৰি ফুৰা সকলো পাখি থকা জন্তু তোমালোকৰ পক্ষে ঘিণ লগা। তথাপি পাখি থকা উৰি ফুৰা চাৰি ঠেঙেৰে ফুৰা জন্তুৰ মাজত মাটিত ভৰ দি জাপ মাৰিবৰ বাবে যিবোৰৰ চাৰি ভৰিৰ ওপৰত দুটা ঠেং থাকে সেইবোৰ খাব পাৰিবা। আৰু সকলোবিধৰ কাকতি ফৰিং, সকলোবিধৰ হগা ফৰিং, সকলোবিধৰ উই চিঙা আৰু সকলোবিধৰ তামুলি ফৰিং, এই সকলোকে তোমালোকে খাব পাৰিবা, কিন্তু উৰি ফুৰা সকলো চাৰিঠেঙীয়া জন্তু তোমালোকৰ পক্ষে ঘিণ লগা। তোমালোকে এই জন্তুবোৰৰ দ্বাৰাই সন্ধ্যালৈকে অখুচি হৈ পৰিবা। যদি কোনোৱে এইবোৰ শৰবোৰো স্পৰ্শ কৰে তেওঁ অখুচি হ'ব, আৰু যিকোনোৱে এইবোৰৰ শৰ লৈ যাব সি নিজৰ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অখুচি হৈ থাকিব। যিবোৰ জন্তুৰ খুৰা দুফাল হ'লেও সম্পূৰ্ণৰূপে দুফাল নহয় আৰু যি জন্তুৱে ঘাঁহ নাপাগোলে সেইবোৰ তোমালোকৰ পক্ষে অখুচি, যিকোনোৱে সেইবোৰ শ চুব তেওঁ অখুচি হ'ব। আৰু চাৰি ঠেঙেৰে ফুৰা সকলো জন্তুৰ মাজত যিবোৰ ভৰিৰ তলুৱাৰে খোজকাঢ়ে সেইবোৰ তোমালোকৰ পক্ষে অখুচি, যিকোনোৱে সেইবোৰ হৰ চুব তেওঁ সন্ধ্যালৈকে অখুচি হৈ থাকিব। আৰু যিকোনোৱে সেইবোৰ হৰ লৈ যাব নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অখুচি হৈ থাকিব, সেইবোৰে তোমালোকৰ পক্ষে অখুচি। মাটিত বগাই ফুৰা সকলোবিধৰ উৰক জন্তুৰ মাজত এইবোৰ তোমালোকৰ পক্ষে অখুচি, নেউল, এন্দুৰ, সকলোবিধৰ গুই জেঠি, নাইপিয়া, তেজপিয়া, সোণগুই আৰু মটীয়া গুই, বগাই ফুৰা জন্তুৰ জন্তুবোৰৰ ভিতৰত এইবোৰ তোমালোকৰ পক্ষে অখুচি। সেইবোৰ মৰিলে যিকোনোৱে সেইবোৰৰ হৰ চুব তেও সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু সেইবোৰৰ মাজৰ কোনো হৰ যি বস্তুৰ ওপৰত পৰিব সিও অসুচি হ'ব। কাঠৰ পাত্ৰ বা বস্ত্ৰ বা ছাল বা মোনা যিকোনো কামত লগা বস্তুৱেই হওক তাক পানীত জুবুৰিয়াব লাগিব আৰু সন্ধ্যালৈকে অসুচি হৈ থাকিব আৰু তেতিয়াহে সুচি হ'ব। আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ হ পৰিলে তাৰ ভিতৰত থকা সকলো বস্তু অসুচি হ'ব আৰু তোমালোকে তাক ভাঙি পেলাবা। তাৰ ভিতৰত থকা পানী দি সিজোৱা সকলো খোৱা বস্তু অসুচি হ'ব আৰু তেনেকুৱা সকলো পাত্ৰত থকা সকলো প্ৰকাৰ পেয় দ্ৰব্য অসুচি হ'ব। আৰু এন্দুৱেই হওক বা চোলাই হওক যিকোনো বস্তুৰ ওপৰত সেইবোৰ হৰ পৰিব সেই অসুচি হ'ব, তাক ভাঙি পেলাব লাগিব। সেইবোৰ অসুচি তোমালোকৰ পক্ষে সেইবোৰ অসুচি হৈ থাকিব। তথাপি ভুমুক বা যি নাদত অনেক পানী জমা হৈ থাকে সেয়ে সুচি হ'ব, কিন্তু যিজনে সেইবোৰ মৰা হৰ চুব তেওঁ অসুচি হ'ব। আৰু সেইবোৰৰ হৰ যদি কোনো ববলগীয়া গুটিত পৰে তেন্তে সেয়ে সুচি হৈ থাকিব, কিন্তু গুটিৰ ওপৰত পানী দিলে যদি সেইবোৰৰ হৰ তাৰ ওপৰত পৰে তেন্তে সেয়ে তোমালোকৰ পক্ষে অসুচি। তোমালোকে খাব পৰা পশুৰ মাজত কোনো পশু মৰিলে যিকোনোৱে তাৰ হৰ চুব সি সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু যিকোনোৱে তাৰ হ লৈ যাব তেওঁ নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু মাটিত বগাই ফুৰা প্ৰত্যেক উৰক জন্তু ঘিণ লগা তাক খাব নালাগে। মাটিত বগাই ফুৰা যিকোনো জীৱ জন্তু পেটেৰে যায় বা চাৰি ঠেঙেৰে যায় বা যিবোৰৰ অধিক ভৰি থাকে সেইবোৰ তোমালোকে নাখাবা, কিয়নো সেইবোৰ ঘিণ লগা। সেই সকলো বগাই ফুৰা উৰক আদি জন্তুবোৰৰ দ্বাৰাই তোমালোকে নিজক অসুচি নকৰিবা আৰু অসুচি হ'বলৈ সেইবোৰৰ দ্বাৰাই নিজকে অসুচি নকৰিবা, কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহুৱা। এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ। তোমালোকে মাটিৰ ওপৰত বগাই ফুৰা ভোচৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অসুচি নকৰিবা, কিয়নো তোমালোকৰ ঈশ্বৰ হ'বলৈ তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই অনা যিহুৱা মই। এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ। শুচি অসুচি বস্তুৰ আৰু খাব পৰা খাব নোৱাৰা জন্তু প্ৰভেদ জন্মাবৰ বাবে পশু পক্ষী জলচৰ আৰু বগাই ফুৰা উৰক আদি প্ৰাণীবোৰৰ বিষয়ে এই নিয়ম।